এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা 8:30 বজাত ৰাষ্ট্ৰক উদ্দেশি ভাষণ, চিৰাং জিলাৰ ৰুণিখাটাত কালি সংঘটিত হিংসাম্মক ঘটনাৰ পাছত অঞ্চলটোৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণত, ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 428 সংখ্যক তিৰোহত তিথি পালন আৰু অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপত অসমৰ 2টা পদক নিশ্চিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা 8:30 বজাত ৰাষ্ট্ৰক উদ্দেশি ভাষণ দিব। লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ সৈতে জড়িত সংবিধান সংশোধনী বিধেয়ক বিৰোধী পক্ষৰ দলসমূহৰ সমৰ্থন লাভ নকৰাৰ বাবে 2/3 ভোটত গৃহীত নোহোৱাৰ পাছদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে দিবলগীয়া এই ভাষণ বিশেষ তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ মাধ্যমেৰে মহিলাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থা বলবৎকৰণৰ সৈতে জড়িত প্ৰস্তাৱিত বিধেয়কখনে দীঘলীয়া বিতৰ্কৰ অন্তত সদনৰ অনুমোদন লাভ কৰাত ব্যৰ্থ হয়। চিৰাং জিলাৰ ৰুণিখাটত কালি সংঘটিত হিংসাম্মক ঘটনাৰ পাছত আজি অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহন লাল মীনাই প্ৰকাশ কৰা মতে এই ঘটনাত জড়িত 15 লোকক আটক কৰা হৈছে। পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰা হ'ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। আজি বিটিআৰৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে অঞ্চলটো পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়।
যোৱাকালি যিটো ঘটনা হ'ল সেইটোতো আমি কনডেমনেশ্যন দিছো, এনেকুৱা হ'ব নালাগিছিল। হয়তো ইয়াৰ কোনোবা এজন দুজনে ভুল কৰিব পাৰে, ইয়াৰ কাৰণে গোটেই পাব্লিকটো ইনভল্ভ হৈছে। আমি এনেকুৱা দোষ দিব বিচৰা নাই, আদিবাসী সমাজটো আমি বদনাম দিয়াটো উচিত নহয় আৰু এইটো সমাজক বদনাম দিব নালাগে। কোনোবা এজন দুজন বেছি কিষাৰী থাকিব পাৰে, ইয়াৰ কাৰণে গোটেই সমাজটো বদনাম দিয়াটো আমাৰ দায়িত্ব নহয় আৰু আমি নিজে তো ইয়াৰ ওপৰত তদন্ত হ'ব। আমাৰ এই ৰুণিখাটা ৰেঞ্চৰ কোন অফিচাৰ আছে ফৰেষ্টৰ, ইয়াৰ পৰা আমি ৰিপৰ্ট ল'ম, ডিটেইলছ ৰিপৰ্টটো সি ৰিচেণ্টলি আমাক ডিটিচিত দিব লাগিব।
উল্লেখযোগ্য যে চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণিখাটাত জিলাখনৰ সংৰক্ষিত বনাঞ্চলৰ কাৰ্যালয়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে। ৰুণিখাটাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰাৰ অভিযোগত বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কেইবাগৰাকীও লোকক আটক কৰি অনা ঘটনাৰ পৰিপ্ৰেক্ষিতত কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আটক কৰা লোকসকলক মোকলাই দিয়াৰ দাবীৰে একাংশ লোকে বন বিভাগৰ কাৰ্যালয়ত সমবেত হৈ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি বন বিভাগৰ লোকে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোতে কেইবাগৰাকীও মহিলা কম বেছি পৰিমাণে আহত হয়। ইয়াৰ পাছত প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ কাৰ্যালয়ৰ চৰকাৰী গাড়ীৰ লগতে কৰ্মচাৰীৰ গাড়ীতো অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীসকলে ইয়াতে ক্ষান্ত নাথাকি 127 নম্বৰ ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগীয়া হয়। আমাৰ সংবাদদাতাই জনোৱা মতে সম্প্ৰতি জিলাখনৰ পৰিস্থিতি সুস্থিৰ হৈ আছে। আইন শৃংখলা পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয় তাৰ বাবে চিৰাং আৰু কোকৰাঝাৰ জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছে। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ আজি 428 সংখ্যক পবিত্ৰ তিৰোভাৱ তিথি ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে মহাপুৰুষজনাৰ লগতে তেওঁৰ শিষ্যসকলে প্ৰতিষ্ঠা কৰা সত্ৰসমূহত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পাটবাসী সত্ৰৰ প্ৰতিষ্ঠাপক তথা এক শৰণ নাম ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰোভাৱ তিথি উদ্দেশ্যে আজি পুৱাৰে পৰা তেওঁৰ শিষ্যসকলে কৰভাৰ লৈ পাটবাসী সত্ৰলৈ আহে। মহাপুৰুষ শ্ৰীমদ দেৱ দামোদৰ সংঘৰ অধিকাৰ প্ৰণৱ কুমাৰ শৰ্মা আৰু কাৰ্যকৰী সংঘাধিকাৰ ৰাজেন্দ্ৰজিৎ কাকতিৰ নেতৃত্বত এটা প্ৰতিনিধি দলে পৰম্পৰা ৰক্ষা কৰি কৰভাৰ প্ৰদান কৰে। পুৱাৰ প্ৰসংগৰ পাছত দুপৰীয়াৰ পৰা মুকলি নাম পৰিৱেশন কৰা হয়। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি সত্ৰখনলৈ বহু লোকৰ আগমন হয়। শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গোৱালপাৰাৰ ভালুকডুবিত থকা দামোদৰ সেৱাশ্ৰমত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা সেৱাশ্ৰমত কালি চাফাই অভিযান, ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, সন্ধিয়াৰ প্ৰসংগ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি পুৱাৰে পৰা আইসকলে নাম প্ৰসংগৰে সেৱাশ্ৰম চৌহদ মুখৰ কৰি তোলে। কাইলৈ ধৰ্মীয় সভাৰ জৰিয়তে কাৰ্যসূচীৰ অন্ত পৰিব। ইপিনে কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়া চৌধুৰীপাৰা শ্ৰী শ্ৰী পুৰাভিঠা সত্ৰতো আজি শ্ৰী শ্ৰী দামোদৰদেৱৰ তিথি পালন কৰা হৈছে। তিথিৰ সৈতে সংগতি ৰাখি কালি সন্ধিয়া নাম প্ৰসংগৰে মণিকূটৰ পৰা বিগ্ৰহ সভাঘৰলৈ অনাৰ পাছত নিশা ভাগৱত পাঠ কৰা হয়। বাক্সা জিলাৰ কাৰহানৈৰ শ্ৰী শ্ৰী দামোদৰদেৱ ধামত আজি মহাপুৰুষজনাৰ তিৰোভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে ভকতসকলে শৰাই আগবঢ়াই শাস্ত্ৰ পাঠ কৰে। মৰিগাঁও জিলাৰ বন সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়। দুপৰীয়া নাম প্ৰসংগৰ পাছত ধৰ্ম আলোচনা সভা অনুষ্ঠিত হয়। সত্ৰখনৰ সত্ৰাধিকাৰ পংকজ দেৱগোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শ্ৰী শ্ৰী দামোদৰদেৱে প্ৰৱৰ্তন কৰা বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম সন্দৰ্ভত ব্যাখ্যা আগবঢ়োৱা হয়। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ঐতিহ্যৰ সমলসমূহ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই দিনটো কীৰ্তিচিহ্ন আৰু ঐতিহ্যময় স্থানসমূহৰ দিন হিচাপেও জনা যায়। এই বছৰ এই দিৱসৰ বিষয়বস্তু হৈছে সংঘাত আৰু দুৰ্যোগপূৰ্ণ সময়ৰ প্ৰেক্ষাপটত ঐতিহ্য সমলসমূহৰ প্ৰতি জৰুৰীকালীন সঁহাৰি প্ৰদান, বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা তথা এইসমূহৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 18 এপ্ৰিলৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। ইয়াৰ জৰিয়তে অতীতৰ গৌৰৱময় ইতিহাসৰ সমলসমূহ ভৱিষ্যৎ প্ৰজন্মলৈ লৈ যোৱাৰ লগতে এই ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শনৰো দিহা কৰা হৈছে। ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে ইয়াৰ অধীনৰ দেশৰ বিভিন্ন প্ৰান্তৰ কীৰ্তিচিহ্ন তথা স্থানসমূহ আজি জনসাধাৰণৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰিছে। উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু নিৰ্বাকৰ সহযোগত আজি গুৱাহাটীৰ কামাখ্যা মন্দিৰ প্ৰাংগণত এই দিৱস উপলক্ষে কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে চাফাই অভিযান আৰু মূকাভিনয় প্ৰদৰ্শন কৰা হয়। এই সন্দৰ্ভত এয়া গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হেমন্ত বৰা।
আজি বিশ্ব ঐতিহ্য দিৱস। প্ৰাকৃতিক দুৰ্যোগ, সংঘাত আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এইবেলি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ উদ্যোগত আৰু নিৰ্বাক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত আজি গুৱাহাটী কামাখ্যাৰ মন্দিৰত বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কামাখ্যা মন্দিৰ প্ৰাংগণত এক স্বচ্ছতা অভিযান চলোৱা হয়। তদুপৰি স্বচ্ছতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে মীনাংক ডেকাৰ নেতৃত্বত এক মূকাভিনয়ো প্ৰদৰ্শন কৰা হয়।
সাতদিনীয়া ৰঙালী বিহুৰ আজি পঞ্চম দিনটো ৰাজ্যত নাঙল বিহুৰূপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি 4 বহাগত এই নাঙল বিহু উপলক্ষে খেতিয়কসকলে পথাৰত হাল বোৱাৰ পূৰ্বে কৃষি সঁজুলিসমূহৰ প্ৰতি সন্মান জনাই এই উৎসৱ পালন কৰে। কৃষিজীৱী অসমীয়াৰ জীৱনত এই বিহুৰ বিশেষ গুৰুত্ব আছে। ইপিনে ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ ঠায়ে ঠায়ে অনুষ্ঠিত মঞ্চ বিহুৰ সাংস্কৃতিক কাৰ্যসূচীত কালি ভালেসংখ্যক শিল্পীয়ে বৰ্ণাঢ্য অনুষ্ঠান পৰিৱেশন কৰে। আজিও বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। লতাশিলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে কালি আয়োজন কৰা বিহু সম্ৰাজ্ঞী 2026 প্ৰতিযোগিতাত গুৱাহাটীৰ সংগীতা ৰাভাই মুঠ 6গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰে। বিহু সন্মিলনীয়ে লগতে সংগীতা ৰাভাক নগদ ধন, ৰূপৰ মুকুট, সোণৰ মুদ্ৰাকে ধৰি বিভিন্ন উপহাৰ সামগ্ৰী আগবঢ়ায়। গুৱাহাটী বিহু সন্মিলনীয়ে আয়োজন কৰা এই প্ৰতিযোগিতাত লখিমপুৰৰ বৰষা বুঢ়াগোহাঁই বিহুৰাণী আৰু গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই বিহু কৰিৰ খিতাপ লাভ কৰে। লাচিত গগৈয়ে শ্ৰেষ্ঠ ঢুলীয়া আৰু গোবিন্দ চন্দ্ৰ গগৈয়ে শ্ৰেষ্ঠ পেপাবাদকৰ খিতাপ লাভ কৰে। বাক্সা জিলাৰ জালা ডংপাৰ যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহু উদযাপনৰ কালি সামৰণি পৰে। দিনৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, জুবিন গাৰ্গৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, গছপুলি ৰোপণ আৰু খেল ধেমালি তথা সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত নিশাৰ ভাগত কেইবাটাও বিহু দলে মঞ্চত বিহু পৰিৱেশন কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ মৰগীয়া বানচ আৰু পেঞ্চনাৰসকললৈ মৰগীয়া সাহায্যৰ অতিৰিক্ত কিস্তি মোকলাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মূল্যবৃদ্ধিৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে মৰগীয়া বানচ বৰ্তমানৰ 58% পৰা 60% বৃদ্ধি কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে মৰগীয়া বানচ আৰু মৰগীয়া সাহায্য বৃদ্ধিৰ এই সিদ্ধান্তৰ ফলত ৰাজকোষৰ ওপৰত বছৰি 6,791 কোটি টকাৰ বোজা পৰিব। এই সিদ্ধান্তৰ 50 লাখৰো অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু 68 লাখৰো অধিক পেঞ্চনভোগীক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সোণাপুৰৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ত অনুষ্ঠিত অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপত অসমৰ 2টা পদক নিশ্চিত হৈছে। অসমৰ সন্দীপ বসুমতাৰী আৰু নিকশিতা কোঁৱৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছে আৰু ৰাজ্যৰ বাবে পদক নিশ্চিত কৰিছে। সন্দীপে যোৱা নিশা লৰাৰ 80 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত উত্তৰাখণ্ডৰ বক্সাৰক অনায়াসে পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে নিকশিতাই ছোৱালীৰ 65 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মণিপুৰৰ প্ৰতিদ্বন্দ্বীক 3-2 ফলাফলত পৰাভূত কৰে। অসমৰ মুঠ 5গৰাকী বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও 3গৰাকী পৰাজয়ৰ সন্মুখীন হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। অৱশ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদে তাতে কেইগৰাকী খেলুৱৈয়ে আসন্ন খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা 8:30 বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ। চিৰাং জিলাৰ ৰুণিখাটাত কালি সংঘটিত হিংসাত্মক ঘটনাৰ পাছত অঞ্চলটোৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণত। ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি পালন আৰু অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপত অসমৰ 2টা পদক নিশ্চিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।